আচ্ছা, মই এতিয়া শুইছো, মই দিল্লীৰ পৰা আহি পাইছো অলপ আগত।
অ, বৰ দিল্লীৰ পৰা অহাটো বৰ ভাল কথা, ভাল কথা।
মোৰ পাৰ্চনেল কামত গৈছো।
অ, তুমি একেবাৰে প্লেনতে অহা যোৱা কৰা কৰা নকৰা?
আচ্ছা, আপোনাৰ কি কথা আছে কওকচোন।
মই এটাই কথা কৈছো, অসম বিজ্ঞান সমিতিৰ পৰা সত্য কথাটো কব আৰম্ভ কৰে যে পৃথিৱীখন গোলক নহয়, এখন সমতল ক্ষেত্ৰ, বুজি পাইছা? আৰু যদি নকোৱা তেতিয়া মই কি কৰিম জানানে? মোৰ 22 কেলিবাৰ এটা ৰিভলভাৰ আছে, মই খটাপ খটাপ মূৰত ভৰাই দিম মাক চুদাই গুলি, বুজি পাইছা?
আপুনি এই আপোনাক কোনে এইবিলাক কথা কৈছে মোৰ এগেইনষ্টে, আপুনি আগে তেওঁলোকৰ বিষয়ে জানি লওক।
নালাগে, তোমাৰ এগেইনষ্টে মই কোৱা নাই, মই তোমাকে ডাইৰেক্টলি কৈছো, মোৰ নাম অভিনৱ বৰঠাকুৰ, তুমি হলা কলিতা। গাৰ কাপোৰ চাফা হব লাগিব তেতিয়া মোৰ ওচৰত আহিব পাৰবা, বুজি
পাইছ?
তোমাৰ লেতেৰা, তোমাৰ কাপোৰ একেবাৰে লেতেৰা, বুজি পাইছ?